এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসম আগমন, 47,500 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী, ৰন্ধন গেছ আৰু পেট্ৰলিয়ামজাত সামগ্ৰীৰ সীমিত ব্যৱহাৰ কৰিবলৈ যোগান বিভাগৰ আহ্বান, জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এখন স্বতন্ত্ৰ আদালতৰ জৰিয়তে নিৰীক্ষণৰ বাবে জনোৱা ৰাজহুৱা স্বাৰ্থজড়িত আবেদন সন্দৰ্ভত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুনানি গ্ৰহণ আৰু কালি নিশা দেহাৱসান ঘটা প্ৰবীণ ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ কিছু সময়ৰ পাছতে নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব। প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণকালত 47,500 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। শ্ৰীমোদীয়ে প্ৰথমে কোকৰাঝাৰত এখন জনসভাত অংশ লৈ 4,574 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পৰিপ্ৰেক্ষিতত জিলাখনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে। কোকৰাঝাৰৰ বডোফা নগৰৰ গ্ৰীণফিল্ডত দিনৰ 2:30 বজাত আয়োজিত অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে বাঁছবাৰীত মালবাহী ৰেলৰ নিয়মিত মেৰামতি কাৰখানা, কেইবাখনো উৰণ সেতু আৰু দুখনকৈ দলঙৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে উন্নত যাতায়াত ব্যৱস্থাৰে BTC এলেকাৰ উন্নয়নৰ লক্ষ্যৰে 3খন নতুন ৰেলগাড়ী মুকলি কৰিব। এই সন্দৰ্ভত সবিশেষ জনাইছে কোকৰাঝাৰৰ পৰা আমাৰ সংবাদদাতা প্ৰীতম ব্ৰহ্মচৌধুৰীয়ে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দুদিনীয়া অসম ভ্ৰমণৰ অংশ হিচাপে আজি কোকৰাঝাৰলৈ আহিব আৰু দুপৰীয়া 2:30 বজাত বডোফা নগৰ গ্ৰীণফিল্ডত অনুষ্ঠিত এক বৃহৎ জনসভাত ভাষণ দিব। এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্ৰকল্পৰ শুভ আৰম্ভ কৰিব। তেওঁ কোকৰাঝাৰ জিলাৰ পদবজৰা মুখুমাৰ বাঁছবাৰী অঞ্চলত স্থাপন কৰা ৰেল ইঞ্জিন আৰু কচ নিৰ্মাণ কাৰখানা ভাৰ্চুৱেলভাৱে উদ্ঘাটন কৰিব। ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে কোকৰাঝাৰ, চিৰাং, বাক্সা, তামোলপুৰ আৰু ওদালগুৰি জিলাসমূহত 6খন নতুন দলং নিৰ্মাণ আধাৰশিলা ভাৰ্চুৱেলভাৱে স্থাপন কৰিব। কাৰ্যসূচীৰ পিছত প্ৰধানমন্ত্ৰীয়ে প্ৰায় 3:45 বজাত গুৱাহাটীলৈ ৰাওনা হ'ব। ইফালে প্ৰধানমন্ত্ৰীক চাবলৈ আৰু তেওঁৰ ভাষণ শুনিবলৈ বহু লোক আগতে অনুষ্ঠানস্থলীত উপস্থিত হৈছে।
প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াৰ পাছত গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত কেইবাটাও কাৰ্যসূচীত অংশ ল'ব। তেওঁ আন্তঃগাঁথনি আৰু শক্তিখণ্ডৰ উন্নয়নেৰে সবল অসম নিৰ্মাণৰ দিশত উল্লেখনীয় পদক্ষেপ হিচাপে 13,290 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে আজি 120 মেগাৱাট শক্তিসম্পন্ন কপিলী জলবিদ্যুৎ প্ৰকল্প, নুমলীগড় শিলিগুৰি প্ৰডাক্ট পাইপলাইনৰ ক্ষমতা বৃদ্ধি আৰু উত্তৰ পূব গেছ গ্ৰীডৰ প্ৰথম পৰ্যায় উদ্বোধন কৰিব। তেওঁ লগতে নুমলীগড় শোধনাগাৰ লিমিটেডৰ ৰেল সংযোগী POL টাৰ্মিনেল আৰু কেইবাটাও মুখ্য ৰেলপথৰ বৈদ্যুতিকীকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু পবিত্ৰ মাৰ্ঘেৰিটাকে ধৰি ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকিব। এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰী মোদীয়ে মিছন বসুন্ধৰাৰ অধীনত ৰাজ্যৰ 707খন চাহ বাগিচাত বাস কৰা 3,50,000ৰো অধিক পৰিয়ালক ভূমিপট্টা প্ৰদান কৰিব। প্ৰথম পৰ্যায়ত 20খন জিলাৰ 106খন চাহ বাগিচাৰ শ্ৰমিকসকলক ভূমিপট্টা প্ৰদান কৰা হ'ব। তেওঁ লগতে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ 22 সংখ্যক কিস্তিও মুকলি কৰিব। শ্ৰীমোদীয়ে কাইলৈ শিলচৰত 24,505 কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ বাবে শিলচৰত প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নিৰ্দেশৰ পাছতে যোগান বিভাগে ৰন্ধন গেছ আৰু পেট্ৰল আৰু ডিজেলৰ দৰে পেট্ৰলিয়ামজাত সামগ্ৰীসমূহৰ সীমিত ব্যৱহাৰ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। বিভাগে এটা বিবৃতিত পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশনা সন্দৰ্ভত কয় যে দেশত ৰন্ধন গেছ, পেট্ৰল আৰু ডিজেল পৰ্যাপ্ত পৰিমাণে মজুত আছে। অৱশ্যে মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিস্থিতি এতিয়াও অপৰিৱৰ্তিত হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি যোগান বিভাগে সম্ভাৱ্য যোগান ব্যৱস্থাত বাধা ৰোধ কৰাৰ বাবে এনে সামগ্ৰীসমূহ মিতব্যয়ীভাৱে ব্যৱহাৰ কৰিবলৈ আহ্বান জনাইছে। ইপিনে ৰাজ্যত ৰন্ধন গেছৰ চিলিণ্ডাৰৰ কলা বজাৰ চলোৱা অসাধু চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কঠোৰ নিৰ্দেশ জাৰি কৰিছে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত কালি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে কোনো চক্ৰই যাতে অতিৰিক্ত চিলিণ্ডাৰ ক্ৰয় কৰি কলা বজাৰ চলাব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। ইয়াৰ বাবে ইতিমধ্যে সকলো জিলাৰ আয়ুক্তলৈ নিৰ্দেশ জাৰি কৰা হৈছে বুলি ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ লগতে কেন্দ্ৰীয় চৰকাৰে ৰন্ধন গেছৰ চিলিণ্ডাৰ বুকিঙৰ সময়সীমা বৃদ্ধি কৰিছে বুলিও জানিবলৈ দিয়ে। এই সন্দৰ্ভত অতি শীঘ্ৰে তেওঁ জিলা আয়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হ'ব বুলি প্ৰকাশ কৰে। শিৱসাগৰ জিলাত ৰন্ধন গেছ আৰু আন পেট্ৰলিয়ামজাত সামগ্ৰীৰ যোগান সুলভ কৰি ৰখাৰ সন্দৰ্ভত জিলা আয়ুক্ত মৃদুল যাদৱৰ অধ্যক্ষতাত কালি বিয়লি এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ পৰ্যাপ্ত পৰিমাণৰ ৰন্ধন গেছ মজুত আছে বুলি সংশ্লিষ্ট বিতৰকসকলে প্ৰকাশ কৰে। জিলায়ুক্তগৰাকীয়ে বিতৰকসকলক কৃত্ৰিম নাটনি, কলা বজাৰ, মূল্যবৃদ্ধিৰ দৰে অনিয়মৰ আশ্ৰয় নলবলৈ সকীয়াই দিয়ে। এই ক্ষেত্ৰত এটা কাৰ্যবাহিনী গঠন কৰাৰ বাবেও বৈঠকত সিদ্ধান্ত লোৱা হয়। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এখন স্বতন্ত্ৰ আদালতৰ জৰিয়তে নিৰীক্ষণ কৰাৰ বাবে জনোৱা ৰাজহুৱা স্বাৰ্থজড়িত আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি শুনানি গ্ৰহণ কৰিব। আবেদনকাৰীসকলে এছ আই টিৰ তদন্তৰ পাছতো প্ৰাৰম্ভিক তদন্তত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰাৰ ফলত আদালতে এই গোচৰটো অধিক তীক্ষ্ণভাৱে নিৰীক্ষণ কৰিবলৈ বাধ্য হৈছে। ইপিনে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সন্দৰ্ভত ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতে আজি চূড়ান্ত ৰায়দান কৰিব। বিয়লি 5 বজাত এই ৰায়দান কৰা হ'ব। কালি নিশা দেহাৱসান ঘটা ৰাজ্যৰ প্ৰবীণ ক্ৰীড়া সাংবাদিক বিশিষ্ট ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মাৰ অন্ত্যেষ্টিক্ৰিয়া কিছু সময়ৰ পাছতে নৱগ্ৰহ শ্মশানত সম্পন্ন কৰা হ'ব। আছাম ট্ৰিবিউন কাকতত ক্ৰীড়া সাংবাদিকতাৰে ৰাজ্যৰ ক্ৰীড়া সাংবাদিকতালৈ অনবদ্য বৰঙণি আগবঢ়োৱা শৰ্মাৰ বিয়োগত সংবাদ জগতৰ লগতে ক্ৰীড়া ক্ষেত্ৰতো শোকৰ ছাপ পৰিছে। 1970-1995 চনলৈ বৰদলৈ ট্ৰফী, স্বাধীনতা দিৱস কাপ, ATP চিল্ড ফুটবল প্ৰতিযোগিতাৰ চলন্ত বিৱৰণী জনপ্ৰিয় কৰাত শৰ্মাই বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। আকাশবাণীৰ ক্ৰীড়া বিভাগৰ সৈতেও তেওঁ বিশেষভাৱে জড়িত হৈ আছিল। ক্ৰীড়া সাংবাদিকতাৰ বাবে দেশ বিদেশ ভ্ৰমণ কৰা শৰ্মা অসম অলিম্পিক সন্থা, অসম ফুটবল সন্থা, অসম কাবাডী সন্থা, অসম টেবুল টেনিছ সন্থা, গুৱাহাটী প্ৰেছ ক্লাব, সদৌ অসম ফুটবল ৰেফাৰী সন্থা, অসম ক্ৰিকেট সন্থা, গুৱাহাটী ক্ৰীড়া সন্থা, সৰ্বভাৰতীয় ক্ৰীড়া সাংবাদিক সন্থাৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল। তেওঁ ফুটবলৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰেফাৰীও আছিল। প্ৰেমধৰ শৰ্মাৰ মৃত্যুত সদৌ অসম পেঞ্চনাৰ সন্থা, পুলিন্দা স্মৰণী সমিতি, সদৌ অসম সংবাদকৰ্মী সন্থা, গুৱাহাটী প্ৰেছ ক্লাব, গুৱাহাটী টেনিছ সন্থা, অসম বাৰ্তাজীৱী সংঘ আদি সংগঠনে শোক প্ৰকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে কামৰূপ মহানগৰ জিলাৰ জনজাতীয় বেল্ট আৰু ব্লকৰ মাটি দখল কৰি থকা 135টা পৰিয়ালক উচ্ছেদ কৰাৰ বিষয়ত অনুমতি প্ৰদান কৰিছে। আজাৰাৰ ৰাজহচক্ৰ বিষয়ে বাসস্থান খালী কৰাৰ বাবে ইতিপূৰ্বে জাৰি কৰা 3খন জাননীক প্ৰত্যাহ্বান জনাই সংশ্লিষ্ট পৰিয়ালকেইটাই দাখিল কৰা এখন লেখ আবেদন খাৰিজ কৰি ন্যায়ালয়ে এই সন্দৰ্ভত ৰায়দান কৰে। উল্লেখযোগ্য যে জাননী লাভ কৰা পৰিয়ালকেইটা এই মাটিৰ গৰাকী নহয় বুলি উল্লেখ কৰি ইয়াৰ বাবে তেওঁলোকক পাৱাৰ অব এটৰ্নি দিয়া আছে বুলি আবেদনকাৰীসকলে আদালতক জনাইছে। বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ সংযোগী ঘাইপথছোৱা 4-লেনযুক্ত পথলৈ উন্নীত কৰাৰ প্ৰস্তাৱত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি এই কথা প্ৰকাশ কৰে। তেওঁ এই গুৰুত্বপূৰ্ণ পদক্ষেপৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়। উল্লেখযোগ্য যে 136 কিলোমিটাৰ দৈৰ্ঘৰ এই পথছোৱা 4 লেনলৈ উন্নীতকৰণৰ বাবে 15,431 কোটি টকা ধাৰ্য কৰা হৈছে। এই প্ৰকল্পৰ অধীনত প্ৰায় 71 কিলোমিটাৰ ব্ৰাউনফিল্ড প্ৰসাৰণ আৰু প্ৰায় 65 কিলোমিটাৰ গ্ৰীণফিল্ড বাইপাছ নিৰ্মাণ কৰা হ'ব। এই প্ৰকল্পই বাইহাটা চাৰিআলি আৰু তেজপুৰৰ মাজত যাতায়াত সুচল কৰি তোলাৰ লগতে বাণিজ্যিক বিকাশ আৰু উত্তৰ পাৰৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হ'ব। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কাইলৈ নিশা 8:02 বায়ু প্ৰদূষণজনিত বিভিন্ন ৰোগ আৰু ইয়াৰ প্ৰতিকাৰ শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত কামৰূপ মহানগৰ জিলাৰ জলবায়ু পৰিৱৰ্তন আৰু মানৱ স্বাস্থ্য বিষয়ক ৰাষ্ট্ৰীয় কাৰ্যসূচীৰ নডেল বিষয়া ডাঃ কনক চন্দ্ৰ তালুকদাৰ আৰু প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ অসমৰ মুখ্য পৰিৱেশ বিজ্ঞানী গৌতম কৃষ্ণ মিশ্ৰ উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব জিন্তী ৰাণী ডেকাই। ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে কালি শিৱসাগৰ জিলাত সমগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লয়। শ্ৰীগোৱেলে জিলা আয়ুক্তৰ সৈতে বিভিন্ন বিষয়ত মত বিনিময় কৰাৰ লগতে শিৱসাগৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰুম, ভোটগ্ৰহণৰ সামগ্ৰীৰ বিতৰণ আৰু আহৰণ কেন্দ্ৰ পৰিদৰ্শন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি অসম আগমন। 47,500 কোটি টকা ব্যয় সাপেক্ষ বহুকেইটা প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কাৰ্যসূচী। ৰন্ধন গেছ আৰু পেট্ৰলিয়ামজাত সামগ্ৰীৰ সীমিত ব্যৱহাৰ কৰিবলৈ যোগান বিভাগৰ আহ্বান। জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত এখন স্বতন্ত্ৰ আদালতৰ জৰিয়তে নিৰীক্ষণৰ বাবে জনোৱা ৰাজহুৱা স্বাৰ্থজড়িত আবেদন সন্দৰ্ভত আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ শুনানি গ্ৰহণ আৰু কালি নিশা দেহাৱসান ঘটা প্ৰবীণ ক্ৰীড়া সাংবাদিক প্ৰেমধৰ শৰ্মাৰ কিছু সময়ৰ পাছতে নৱগ্ৰহ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 1:40